চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আগ্ৰহেৰে বাট চাওঁ। আমাৰ যোগাযোগৰ ঠিকনাটো হয়তো আপোনাৰ মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছো, ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1, ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে আপুনি আমাৰ এই অনুষ্ঠানটো শুনি আছে, তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ ইব্ৰীবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, আৰু যোৱা অনুষ্ঠানত আমি এই পত্ৰখনৰ 5 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি ইব্ৰী পত্ৰখনৰ 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। ইব্ৰী পুস্তকৰ 6 নম্বৰ অধ্যায়টোৰ ব্যাখ্যা আগবঢ়োৱাটো যথেষ্ট টান, বিশেষকৈ ইয়াৰে বিশেষ এটা অংশ। প্ৰতিজন ভক্তিপূৰ্ণ হৃদয়ৰ বিশ্বাসীয়ে এই অংশটো এটা ভক্তিপূৰ্ণ ভয় আৰু আশ্চৰ্যৰ ভাৱেৰে চায়, আৰু প্ৰতিজন নিষ্ঠাবান ব্যাখ্যাকাৰকে এই অংশত প্ৰৱেশ কৰোঁতে নিজৰ অযোগ্যতা আৰু অসমৰ্থতাৰ কথাকেই বাৰে বাৰে অনুভৱ কৰে। আমি আগৰটো অধ্যায়ত পাইছিলো এটা বিপদ সংকেত বা সাৱধানবাণী, শুনি শুনি আমনি লগা বা শুনি নুবুজা নাইবা শুনিবলৈ আগ্ৰহ নোহোৱা হোৱা অৱস্থাৰ ভয়। এতিয়া আমি আন এটা সাৱধানবাণী শুনিবলৈ পাওঁ। সেই ইব্ৰী খ্ৰীষ্টিয়ান লোকসকলৰ ওপৰলৈ ইতিমধ্যেই নানা ধৰণৰ অত্যাচাৰ নামি আহিব ধৰিছিল, গতিকে তেওঁলোকে খ্ৰীষ্টীয় বিশ্বাস এৰি আকৌ যিহুদী ধৰ্ম ব্যৱস্থালৈ উভতি যোৱাৰ ভয় এটা আছিল। পত্ৰখনৰ লিখকে যিহুদী বিশ্বাসৰ কেচুৱা ভাৱধাৰাৰ কথা উল্লেখ কৰিছে, আৰু সেইটো হৈছে বিভিন্ন ৰীতি নীতি পালনৰ কথাটো। গতিকে তেওঁ সেই ইব্ৰী খ্ৰীষ্টীয় বিশ্বাসীসকলক বিশ্বাসত বৃদ্ধি পাই এটা পৰিপক্ক অৱস্থালৈ আগবাঢ়িবলৈ উদগাইছে। এতিয়া আমি ছয় নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। এই অধ্যায়টোৰ কথাবোৰ বুজাই দিবলৈ অলপ কঠিন, কিন্তু আমি যিমান পাৰো সহজ সৰলভাৱে কথাবোৰ চাবলৈ চেষ্টা কৰিম। পাঠ কৰি দিব খুজিছো ইব্ৰী ছয় নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ। আপোনাৰ লগত যদি বাইবেল আছে আপুনি চাই যাব পাৰে, নহলে অনুগ্ৰহ কৰি মন দি শুনিব। ইব্ৰী ছয় নম্বৰ অধ্যায়ৰ এক আৰু দুই নম্বৰ পদ। এতেকে আহা, আমি খ্ৰীষ্টৰ বিষয়ৰ আদি কথা পাছ পেলাই, অৰ্থাৎ মৃত কৰ্মৰ পৰা মন পালটন আৰু ঈশ্বৰত বিশ্বাসৰ ভিত্তিমূল আৰু নানা বাপ্তিস্ম আৰু হাত দিয়া আৰু মৃতবিলাকৰ পুনৰুত্থান আৰু অনন্তকাল স্থায়ী বিচাৰ আজ্ঞাৰ সম্বন্ধীয় শিক্ষাৰ ভিত্তিমূল স্থাপন নকৰি সিদ্ধিৰ অৰ্থে আগবাঢ়ি যাবলৈ যত্ন কৰোঁ হওক। খ্ৰীষ্টৰ বিষয়ৰ আদি কথা পাছ পেলাই, অৰ্থাৎ খ্ৰীষ্টক বিশ্বাস কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰথম কথাবোৰৰ পৰা আমি আগবাঢ়ি যাব লাগিব। ঘৰ বান্ধোতে আমি প্ৰথমতে ঘৰৰ ভেটিটো বান্ধো, কিন্তু ঘৰৰ ভেটিটোকেই যদি আমি বান্ধি থাকোঁ তেতিয়াহ'লেতো একো লাভ নাই। ঘৰটো আমি বান্ধি নিব লাগিব, ক্ৰমাৎ ওপৰৰ দেৱাল আদি আমি বান্ধি যাব লাগিব। পুৰণি নিয়মত ছটা ভিত্তিমূল আছে, যিকেইটাই বিভিন্ন ৰীতি নীতিৰ মাজেদি খ্ৰীষ্টলৈ আঙুলিয়ায়। প্ৰথমটো হৈছে মৃত কৰ্মৰ পৰা মন পালটন, দ্বিতীয়টো হৈছে ঈশ্বৰৰ প্ৰতি বিশ্বাস, তৃতীয়টো হৈছে বাপ্তিস্মৰ তত্ত্ব, চতুৰ্থটো হৈছে হাত দিয়া, পঞ্চমটো হৈছে মৃতলোকৰ পুনৰুত্থান আৰু ছয় নম্বৰটো হৈছে অনন্তকলীয়া সুধ বিচাৰ। মৃত কৰ্মৰ পৰা মন পালটন, কৰ্ম মানে মুচিৰ বিধান অনুসাৰে কৰা কৰ্ম। লোকসকলে মুচিৰ বিধান পালন কৰিবলৈ অনবৰতেই চেষ্টা কৰিছিল, বিধান ভংগ কৰিছিল আৰু আকৌ ক্ষমা বিচাৰিছিল। এইটো ঠিক কেঁচুৱাৰ নিচিনা কাম আছিল। ঈশ্বৰত বিশ্বাসৰ ভিত্তিমূল, পুৰণি নিয়মৰ দিনতো ঈশ্বৰত বিশ্বাস কৰিবলৈ শিকোৱা হৈছিল, গতিকে এতিয়াও আমি কেৱল ঈশ্বৰত বিশ্বাস কৰাৰ কথাটোকে কৈ থাকিলে শিশু অৱস্থাতেই থকা বুজাব। আমি আৰু আগবাঢ়ি যাব লাগিব, বিশ্বাসটো আৰম্ভণিহে। অৱশ্যে পুৰণি নিয়মৰ দিনত ঈশ্বৰত বিশ্বাস তেওঁলোকে কৰিছিল, মন্দিৰত বলি আগবঢ়োৱা আদি ৰীতি নীতিবোৰৰ জৰিয়তে, কিন্তু আজি আমি ঈশ্বৰৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰোঁ যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ জৰিয়তে। কিন্তু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছত আমি আত্মিকভাৱে বৃদ্ধি পাব লাগিব। নানা বাপ্তিস্ম, ইয়াত নতুন নিয়মৰ বাপ্তিস্মৰ কথা বুজোৱা হোৱা নাই, পুৰণি নিয়মৰ দিনত চলা কিছুমান ৰীতি নীতিৰ কথাহে কোৱা হৈছে। কিন্তু সেই ৰীতি নীতিবোৰে খ্ৰীষ্টৰ যোগেদি আহিবলগীয়া প্ৰকৃত বাপ্তিস্মলৈহে আঙুলিয়াইছিল। ইয়াত সেই ইব্ৰী খ্ৰীষ্টীয় বিশ্বাসীসকলে যাতে পুৰণি নিয়মৰ দিনৰ ৰীতি নীতিলৈ ঘূৰি নাযায় তাৰ প্ৰতি সকীয়াই দিয়া হৈছে, কাৰণ পুৰণি নিয়মবোৰে আচলতে খ্ৰীষ্টলৈকে আঙুলিয়াইছিল, গতিকে খ্ৰীষ্ট অহাৰ পিছত সেই নিয়মবোৰ আৰু পালন কৰাৰ কোনো অৰ্থ নাই। হাত দিয়া, এইটো পুৰণি নিয়মৰ দিনৰেই নিয়ম আছিল। যেতিয়া কোনো মানুহে বলি দিবৰ কাৰণে কোনো পশু মন্দিৰলৈ আনিছিল, তেতিয়া পশুটোৰ মূৰত হাত দি সেই পশুটোৰ লগত নিজকে এক বুলি চিনাকি দিব লাগিছিল। কিন্তু এতিয়া আৰু তাৰ প্ৰয়োজন নাই, এতিয়া আৰু তেনেধৰণৰ বলি বিধানৰ প্ৰয়োজন নাই, কাৰণ প্ৰভু যীশু এবাৰতেই আমাৰ সকলোৰে হৈ বলি হ'ল। মৃতবিলাকৰ পুনৰুত্থান, মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়টো পুৰণি নিয়মৰ দিনতো শিকোৱা হৈছিল, কিন্তু এতিয়া প্ৰভু যীশুৰ পুনৰুত্থানৰ পাছত বিষয়টো আমি অধিক গভীৰভাৱে বুজিব পৰা হলো। এতিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলে মৃতবিলাকৰ পুনৰুত্থানৰ কথা নকৈ পুনৰুত্থিত জীৱিত প্ৰভু যীশুৰ কথা ক'ব পাৰে। অনন্তকাল স্থায়ী বিচাৰ, এই বিষয়টো পুৰণি নিয়মৰ দিনতেই শিকোৱা হৈছিল। তিনি নম্বৰ পদ, আৰু ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম। এতিয়া আমি বাইবেলৰ এটা অতি গুৰুত্বপূৰ্ণ অংশত প্ৰৱেশ কৰিম। এই অংশটো শাস্ত্ৰৰ কঠিনতম অংশ বুলি বহুতে ক'ব খোজে। চাৰি নম্বৰ পদৰ পৰা একেবাৰে ন নম্বৰ পদলৈকে পাঠ কৰি দিম। কিয়নো যিবিলাকে এবাৰ পোহৰপ্ৰাপ্ত হ'ল স্বৰ্গীয় দানৰ আশ্বাদ পালে, পবিত্ৰ আত্মাৰ ভাগী হ'ল আৰু ঈশ্বৰৰ মংগল বাক্যৰ আৰু ভাবি যুগৰ নানা শক্তিৰ আশ্বাদ পালে, তেওঁবিলাক যদি ধৰ্মভ্ৰষ্ট হয় তেন্তে মন পালটনৰ অৰ্থে তেওঁবিলাকক পুনৰাই নতুন কৰা অসাধ্য, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ পুত্ৰক নিজৰ অৰ্থে নতুনকৈ ক্ৰুচত দিয়ে আৰু প্ৰকাশৰূপে নিন্দাৰ পাত্ৰ কৰে। কিয়নো যি মাটিয়ে নিজৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ সুহিলত যিবিলাকৰ নিমিত্তে চহোৱা হয় তেওঁবিলাকৰ নিমিত্তে উপযুক্ত শাক আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ পৰা আশীৰ্বাদ পায়। কিন্তু কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰিলে সেয়ে অকামিলা আৰু সাউৰ ওচৰ হয়, তাৰ শেষ গতি জ্বলন। ন নম্বৰ পদটো আচলতে এই অংশটোৰ মূল চাবিকাঠিৰ নিচিনা, কিন্তু যিখিনি কথা কোৱা হৈছে সেই কথাখিনি বুজি পাবলৈ আমি প্ৰসংগটো জানিব লাগিব। এই অংশটো অধ্যয়ন কৰাৰ লগে লগে আমি এনেকুৱা এটা বিশেষ ধৰণৰ কথা পাওঁ যিটো বহুতো ব্যাখ্যাকাৰকে এৰাই চলিব খোজে। কিছুমান ব্যাখ্যাকাৰকে ক'ব খোজে যে ইয়াত যিবোৰ খ্ৰীষ্টিয়ানৰ কথা কোৱা হৈছে তেওঁলোকে পৰিত্ৰাণ হেৰুৱাই পেলাইছে। তেওঁলোক পৰিত্ৰাণ পোৱা লোক আছিল, কিন্তু এতিয়া সেই পৰিত্ৰাণ হেৰুৱালে। আৰু বহুতো খ্ৰীষ্টীয় বিশ্বাসীয়ে এই মতটো পোষণ কৰে, কিন্তু এই মতটোৱে তেওঁলোকৰ মনত এটা অশান্তি বা অস্বস্তি দিয়ে। উৰাজাহাজত উঠিলে আমাৰ যেনেকুৱা এটা অস্বস্তি বা ভয় লাগে, ঠিক তেনেকুৱা উৰাজাহাজখনত উঠি নিৰাপদে গন্তব্যস্থান পাম বুলি জানিলেও কিবা এটা ভয় ভয় লাগি থাকে। ঠিক তেনেদৰে বহুতো খ্ৰীষ্টীয় বিশ্বাসী আজি নিজৰ পৰিত্ৰাণ সম্বন্ধে নিশ্চিত নহয়, সেইবাবে তেওঁলোকে সেই পৰিত্ৰাণ উপভোগ কৰিব পৰা নাই। কিন্তু যদিহে তেওঁলোকে প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁতেই বিশ্বাস স্থাপন কৰিছে, তেনেহলে তেওঁলোক নিৰাপদ। প্ৰয়োজনীয় কথাটো হৈছে আমি কাৰ ওপৰত ভৰসা কৰিছো সেইটো, আমাৰ বিশ্বাসৰ পৰিমাণ কিমান সেইটো নহয়। এই শাস্ত্ৰাংশটো পঢ়ি তেনে মানুহে আশংকা কৰে, কিজানিবা তেওঁলোকে পৰিত্ৰাণ হেৰুৱায়। কিন্তু আমি এই কথা বিশ্বাস কৰো যে আমি এটা সুনিশ্চিত পৰিত্ৰাণ লাভ কৰো, যি পৰিত্ৰাণ আমি নেহেৰুৱাওঁ, কাৰণ বাইবেলত এইটো অতি স্পষ্ট কৰি দিয়া হৈছে। পাচনি পৌলে ৰোমিয়া আঠ নম্বৰ অধ্যায়ৰ এক নম্বৰ পদত এইবুলি কৈছে, এইকাৰণে যীশুখ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই। তেওঁ সুনিশ্চিতভাৱেৰে এই কথা লিখিছে। আকৌ তেওঁ এইবুলিও কৈছে ৰোমিয়া আঠ নম্বৰ অধ্যায়ৰ তেত্ৰিশ নম্বৰ পদত, ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব, ঈশ্বৰহে ধাৰ্মিক বুলি গণিত কৰোতা। অতি দুৰ্বল অতি নম্ৰ মানুহজনকো ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনখনে ধৰি ৰাখে। যদিহে তেনে মানুহে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰে আৰু খ্ৰীষ্টৰ তেজৰ যোগেদি ধাৰ্মিক বুলি পৰিগণিত হোৱা তেনে মানুহৰ বিৰুদ্ধে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ কোনেও একো অভিযোগ কেতিয়াও আনিব নোৱাৰে। কি সুন্দৰ কথা! আকৌ ৰোমিয়া আঠ নম্বৰ অধ্যায়ৰ চৌত্ৰিশ নম্বৰ পদৰ পৰা ঊনচল্লিশ নম্বৰ পদলৈকে পাঠ কৰিলে আমি এনেদৰে পঢ়িবলৈ পাওঁ, পঢ়ি দিছো। দণ্ডাজ্ঞা দিওঁতানো কোন, যিজনা মৰিল এনেকি মৃতবিলাকৰ মাজৰ পৰা তোলাও হ'ল সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাৰণা বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? এই বিষয়ে লিখাও আছে, আমি তোমাৰ নিমিত্তে উৰে দিনটো হত হবই লাগিছো, কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলো। তথাপি আমাক প্ৰেম কৰাজনাৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত, কিয়নো আমাৰ প্ৰভু খ্ৰীষ্ট যীশুত ঈশ্বৰৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে। এই কথাখিনি আমি হজম কৰি ল'লে আমাৰ পৰিত্ৰাণ সম্বন্ধে আমি দৃঢ় নিশ্চয়তা লাভ কৰিব পাৰিম। আমাক বাৰু খ্ৰীষ্টৰ প্ৰেমৰ পৰা কিহবাই নাইবা কোনোবাই বিচ্ছেদ কৰিব পাৰিবনে? মুঠতে একোৱেই আমাক খ্ৰীষ্টৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে, দৃশ্য অদৃশ্য একোৱেই। প্ৰভু যীশুৱে কোৱা কথা কিছুমানলৈ আমি মন কৰোঁহক, তেওঁৰ কথা বিশ্বাস কৰি গ্ৰহণ কৰোঁ আহক। প্ৰভু যীশুৱে এইবুলি কৈছিল, মোৰ মেৰবিলাকে হলে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। কেনে জীৱনৰ কথা তেওঁ কৈছে? অনন্ত জীৱন। যদি সেই জীৱন হেৰুওৱাৰ ভয় আছে, সেই জীৱন অনন্ত জীৱন হ'ব নোৱাৰে। তেওঁৰ হাতৰ পৰা কোনেও আমাক কাঢ়ি নিব নোৱাৰে। তেওঁক আপুনি ধৰি থাকিবলৈ আপোনাৰ সামৰ্থ আছেনে নাই প্ৰশ্ন সেইটো নহয়, কিন্তু আপোনাক ধৰি ৰাখিবলৈ যে তেওঁ সমৰ্থ, সেইটোহে ইয়াত গুৰুত্বপূৰ্ণ কথা। প্ৰভু যীশুৱে অতি দৃঢ়ভাৱে কৈছে, ঈশ্বৰ হিচাপে কৈছে, যে তেওঁ আমাক ধৰি ৰাখিবলৈ সমৰ্থ আৰু তেওঁত বিশ্বাস কৰা কোনোজন লোকেই ধবংস নহ'ব। এতিয়া প্ৰশ্ন হ'ল, তেওঁত আপুনি ভৰসা কৰিছেনে? আমি মাত্ৰ কেইটামান শাস্ত্ৰপদহে ইয়াত উল্লেখ কৰিলো, কিন্তু এইকেইটাৰ ভিত্তিতেই আমি ক'ব পাৰোঁ যে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি এবাৰ ঈশ্বৰৰ পৰিত্ৰাণৰ সোৱাদ লোৱা, এবাৰ ঈশ্বৰৰ পৰিয়ালৰ লোক হোৱাৰ পাছত আমি আৰু সেই পৰিত্ৰাণ হেৰুওৱাৰ ভয় নাথাকে। খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি কোনো এজন লোক ঈশ্বৰৰ সন্তান হোৱাৰ লগে লগেই অনন্ত জীৱন লাভ কৰে। তেনেহলে ইব্ৰী 6 অধ্যায়ৰ এই 4-9 পদতনো কি ক'বলৈ বিচৰা হৈছে? এইটো নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথা। কিছুমান ব্যাখ্যাকাৰকে ক'ব খোজে যে ইয়াত আচলতে এটা সম্ভাৱনীয়তাৰ কথাহে কোৱা হৈছে। যদি ধৰ্ম ভ্ৰষ্ট হয়, অৰ্থাৎ যদিহে কোনোবাই বিশ্বাস ত্যাগ কৰে, তেনেকুৱা এটা ভাৱ ইয়াত প্ৰকাশ পাইছে বুলি কিছুমানে ক'ব খোজে। কিন্তু আন এডাল ব্যাখ্যাকাৰকে আঙুলিয়াই দিয়ে যে আচলতে মূল গ্ৰীক ভাষাত এই 6 পদটোত কোনো যদি বোলা আচলতে শব্দই নাই। আচলতে এই শাস্ত্ৰাংশত এইসকল লোকক বুজোৱা হৈছে যিসকলে আচলতে মুখেৰেহে নিজক খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়ে, কিন্তু আচলতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী তেওঁলোক নহয়। কিন্তু আমি এই কথাটো মানি ল'ব নোৱাৰো। বাইবেলত এনেকুৱা লোকৰ কথা কোৱা হৈছে যিবিলাকে নিজকে খ্ৰীষ্টিয়ান বুলি কেৱল চিনাকি দিয়ে। বাইবেলত ধৰ্মভ্ৰষ্ট বা বিশ্বাসত খহি পৰা লোকৰ কথাও কোৱা হৈছে, কাৰণ পাচনি পিতৰে এই বুলি লিখিছিল 2 পিতৰ 2:22 কুকুৰে নিজৰ বাটি লৈ আৰু ধুওৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ উলটি যায়, এই স্বৰূপ পতন্তৰৰ দৰে তেওঁবিলাকলৈ ঘটিল। এই লোকবিলাকে আচলতে মুখতহে নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি কয়, কিন্তু ইয়াত আমাক খ্ৰীষ্টীয় বিশ্বাসীৰ কথাকেই কোৱা হৈছে, কাৰণ তেওঁলোকক ইতিমধ্যে কাণগধুৰ বুলিও কোৱা হৈছিল আৰু সেই কথা আমি ইতিমধ্যে আলোচনা কৰি আহিছো। সেইকাৰণে ইব্ৰী 5:12 পদত এইবুলি কোৱা হৈছিল, কিয়নো যি স্থলত ইমান দিনে তোমালোক শিক্ষক হ'ব লাগিছিল, এনেস্থলত কোনো এজন পুনৰাই তোমালোকক ঈশ্বৰৰ বচনসমূহৰ আদি কথাৰূপ বৰ্ণমালা শিকাই তোমালোকৰ এনে প্ৰয়োজন হ'ল, আৰু তোমালোক এনেকুৱা মানুহ হলা যে টান আহাৰ নহয় গাখীৰ তোমালোকৰ প্ৰয়োজন হ'ল। তেওঁলোকে পৰিত্ৰাণ নোপোৱা লোক হোৱা হলে গাখীৰো নহয়, তেওঁলোকক জীৱনৰহে প্ৰয়োজন হলহেঁতেন, নহয় জানো? এই শাস্ত্ৰাংশৰ বিভিন্ন ব্যাখ্যাৰ মাজৰ এটা ব্যাখ্যা আমাৰ বেছি গ্ৰহণযোগ্য যেন লাগে। প্ৰথমতে আমি মন কৰা উচিত যে ইয়াত লিখকে পৰিত্ৰাণৰ বিষয়টো আলোচনা কৰা নাই, ইতিমধ্যেই পৰিত্ৰাণৰ সোৱাদ পোৱা লোকৰ কথাহে আলোচনা কৰি থকা হৈছে। আচলতে ইয়াত পুৰস্কাৰৰ কথাহে বিশেষভাৱে বুজোৱা হৈছে, পৰিত্ৰাণৰ ফলস্বৰূপে লাভ কৰিব লগা পুৰস্কাৰ। ইয়াত পুনৰাই মন পালন কৰাৰ কথাহে কোৱা হৈছে, পুনৰাই পৰিত্ৰাণ লাভ কৰাৰ কথা বুজোৱা হোৱা নাই। ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলকো মন পালন কৰিবলৈ কয়, কাৰণ প্ৰকাশিত বাক্যত এছিয়াত থকা সাতটা মণ্ডলীলৈ লিখা চিঠিত আমি তাৰেই আভাস পাওঁ। অৰ্থাৎ ইব্ৰীপত্ৰৰ লিখকজনে ইয়াত পৰিত্ৰাণৰ ফলৰ কথাহে কৈ আছে। খ্ৰীষ্টিয়ান জীৱনৰ যোগেদি প্ৰকাশ পাই উঠিব লগা বিভিন্ন ফলৰ কথাহে ইয়াত বুজোৱা হৈছে। পাচনি পৌলে এইবুলি লিখিছিল, প্ৰথম কৰিন্থিয়া 3 অধ্যায়ৰ 11-15 পদ, কিয়নো যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে, সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। এই ভিত্তিমূলৰ ওপৰত সোণ, ৰূপ, ৰত্ন নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেই দিনে তাক দেখুৱাব, কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হ'ব। তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাৰ পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয় তেন্তে তেওঁ বেচ পাব, আৰু কোনোজনৰ সজা কৰ্ম যদি পুৰে তেন্তে তেওঁৰ হানি হ'ব, তথাপি তেওঁ নিজে অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰেই পৰিত্ৰাণ পাব। প্ৰিয় শ্ৰোতা, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ কৰ্ম জুইৰে পৰীক্ষা কৰা হ'ব, জুয়ে পুৰে। খ্ৰীষ্টৰ হকে আজি আমি যি কাম কৰি আছো সেই সকলো জুইৰে পৰীক্ষা কৰা হ'ব। এদিন প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে প্ৰভু যীশুৰ আগত থিয় হৈ জবাবদিহি দিব লাগিব। আমি বাৰু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱনত কিবা ফল ধৰিছোনে? আমি বাৰু আনৰ বাবে কিবা প্ৰকাৰে আশীৰ্বাদস্বৰূপ হৈছোনে? সেই বিচাৰ পৰিত্ৰাণৰ বাবে নহয়, পৰিত্ৰাণ আমি এতিয়াই পাওঁ প্ৰভু যীশুক বিশ্বাস কৰাৰ যোগেদি, কিন্তু সেই বিচাৰ হ'ব পুৰস্কাৰ আমি পাম নে নাপাম তাৰ বাবেহে। আমি সৎকৰ্ম কৰিব লাগে, কিন্তু পৰিত্ৰাণ আমি সৎকৰ্মৰ বলত লাভ নকৰোঁ, কিন্তু পৰিত্ৰাণ লাভ কৰা লোক হিচাপেহে আমি আমাৰ সেই খ্ৰীষ্টীয় বিশ্বাস আমাৰ কামৰ মাজেদি প্ৰকাশ পাই উঠিবলৈ দিব লাগে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি এজন খ্ৰীষ্টীয় বিশ্বাসী, তেনেহলে আপুনি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে জীৱন কটোৱাটো নিশ্চয় প্ৰয়োজন। আমাৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত লেতেৰা চোৱা কাপোৰৰ নিচিনা, গতিকে আমি আমাৰ ধাৰ্মিকতাৰ ভিত্তিত কেতিয়াও ঈশ্বৰৰ আগত গ্ৰহণীয় হ'ব নোৱাৰো, কিন্তু ঈশ্বৰে আমাক গ্ৰহণ কৰে খ্ৰীষ্টই ক্ৰুচৰ ওপৰত আমাৰ বাবে কৰি থোৱা মুক্তিৰ কাৰ্যৰ ভিত্তিত। আৰু যেতিয়া আমি খ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰলৈ আহো, আমি লাভ কৰোঁ নতুন জন্ম, আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান, আৰু আমি হৈ পৰোঁ ঈশ্বৰৰ নতুন সৃষ্টি। কিন্তু পৰিত্ৰাণ লাভ কৰাৰ পাছত আমাৰ সেই নতুন জীৱন জগতৰ আগত আমি প্ৰকাশ কৰিব লাগিব আমাৰ কৰ্মৰ যোগেদি, আৰু আমাৰ সেই কৰ্মৰ বিচাৰ হ'ব, আৰু তাৰ ভিত্তিতহে আমি কিবা পুৰস্কাৰ পাম নে নাপাম তাৰ নিৰ্ধাৰণ কৰা হ'ব। খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছতো বিশ্বাসত দুৰ্বল হৈ যোৱাৰ সম্ভাৱনা থাকে। আনকি পাচনি পিতৰেও খ্ৰীষ্টক অস্বীকাৰ কৰিছিল, তেওঁক চিনি নাপাওঁ বুলি কৈছিল, কিন্তু সেই পিতৰে পিছত মন পালন কৰি ক্ষমা পাইছিল, আৰু সেই পিতৰেই প্ৰভু যীশুৰ হকে প্ৰাণ পৰ্যন্ত দিছিল। এই শাস্ত্ৰাংশটো আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলক মৃত কৰ্মৰ পৰা মন পালন কৰিবলৈহে কোৱা হৈছে। পৰিত্ৰাণ লাভ কৰিবলৈ পুনৰ মন পালন কৰাৰ কথা ইয়াত কোৱা হোৱা নাই, কাৰণ তেওঁলোক ইতিমধ্যেই পৰিত্ৰাণ পোৱা লোক। আচলতে বহুতো যিহুদী খ্ৰীষ্টীয় বিশ্বাসী লোকে আকৌ প্ৰাচীন বিধানমতে মন্দিৰত বলি আগবঢ়াবলৈ যাব ধৰিছিল। আচলতে পৌলে তেওঁলোকক সেই কাম নকৰিবলৈহে ইয়াত সাৱধানবাণী শুনাইছে। খ্ৰীষ্ট অহাৰ আগলৈকে প্ৰতিটো বলিয়ে আচলতে খ্ৰীষ্টলৈ আঙুলিয়াইছিল, কিন্তু খ্ৰীষ্ট আহি ক্ৰুচত এবাৰতে সকলোৰে সকলো পাপৰ বলি হোৱাৰ পাছত বাকী সকলো বলিবিধান নিৰৰ্থক হৈ পৰিল। গতিকে এতিয়া যদি কোনোবাই আকৌ পুৰণি বলিবিধান পালন কৰিবলৈ যায়, তেতিয়া খ্ৰীষ্টক অস্বীকাৰ কৰা হ'ব। খ্ৰীষ্টই ক্ৰুচত আমাৰ হকে বলি হ'ল, তেওঁৰ সেই তেজেই আমাক আজি সকলো পাপৰ পৰা সুচি কৰে। আপুনি বাৰু সুচি হৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, অকলে আহিছো মই।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ ঠিকনা ভক্তিবচন
টি ডাব্লিউ আৰ ইণ্ডিয়া,
ডাক পাকচ নম্বৰ 70 গুৱাহাটী 78100 1। ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
টি ডাব্লিউ আৰ ইণ্ডিয়া,
ডাক পাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আপুনি ইমেইল যোগেৰেও আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল আইডিটো হৈছে
assamistv@radio882.com।
আইডিটো আকৌ এবাৰ কৈছো,
assamistv@radio882.com।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন। অন্ত পৰিলে মাটিৰ তেহাতি মাটিতে মিলিলে, জীৱন নাত অন্ত পৰিলে মাটিৰ তেহাতি মাটিতে মিলিলে, ধনৰ টুকুলা বিৰাকি পগলা, ধনৰ টুকুলা বিৰাকি পগলা, যাম সকলোকে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যিশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজিবোৰ মৰণলৈ একো ভয় নাই, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন অকলে আহিছো।